ফিলিপীয়া পত্ৰ দুই অধ্যায় ঐক্য, সহন আৰু প্ৰেম আদি প্ৰকাশ কৰিবৰ বাবে উদগনি। এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্তনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে, তেনেহলে আপোনালোকে এক বিষয় ভাবি, এক প্ৰেম, এক মনৰ আৰু এক ভাৱৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক। আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পৰে একো নকৰিব, কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ আনক উত্তম বুলি মান্য কৰক। প্ৰতিজনে নিজৰ বিষয়ে নহয় কিন্তু আনৰ বিষয়ে ভাবক। খ্ৰীষ্ট যীশুৰ যি ভাৱ সেই আপোনালোকৰ হওক। যিজনৰ অস্তিত্ব ঈশ্বৰৰূপী আছিল তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে, বৰং নিজকে শূন্য কৰিলে আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে। তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ'ল আৰু তেওঁ আকাৰ প্ৰকাৰত মানুহৰ দৰেই হ'ল। তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকে ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে, যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীশুৰ নামত আঁঠু লয়। আৰু যীশুখ্ৰীষ্টই যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে। এতেকে হে মোৰ প্ৰিয়সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিটো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰক। কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোতা আৰু কাৰ্য সাধন কৰোতা, এই উভয়ৰ সাধনকৰ্তা হৈছে। বিবাদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক, যাতে ঈশ্বৰৰ নিষ্কলংক সন্তান হ'বৰ কাৰণে আপোনালোকে যেন পবিত্ৰ, নিৰ্দোষী আৰু শুদ্ধ হয়। আৰু জগতত যি কুটিল আৰু বিপদগামী লোক আছে, তেখেতসকলৰ মাজত আপোনালোক দীপ্তিস্বৰূপ হওক, জীৱনৰ বাক্য ধাৰণ কৰক। এই খ্ৰীষ্টৰ আগমনৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ'ব, কিয়নো মই ব্যথা দৌৰ মৰা নাই আৰু ব্যথা পৰিশ্ৰমো কৰা নাই, কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত যদিওবা মই নৈবদ্য স্বৰূপে ধৰা যাওঁ, তথাপি মই আনন্দ কৰোঁ আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ। এই বিষয়ে আপোনালোকে আনন্দ কৰক আৰু মোৰে সৈতে আনন্দ কৰক। কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ'ম, এইকাৰণে সোনকালে আপোনালোকৰ তালৈ তিমঠিয়ক পঠাবৰ বাবে মই প্ৰভু যীশুত আশা কৰিছোঁ। কিয়নো আপোনালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিবলৈ তিমঠিয়ৰ মনৰ দৰে আন লোক মোৰ কোনো নাই, কাৰণ সকলোৱে যীশুখ্ৰীষ্টৰ বিষয়ে নহয় নিজৰ বিষয়েহে চেষ্টা কৰে। কিন্তু আপোনালোকে তিমঠিয়ৰ পৰীক্ষা সিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে যেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱা কৰ্ম কৰিলে। এতেকে মোৰ কি ঘটিব সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ। কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভূত বিশ্বাস কৰিছোঁ। মোৰ অভাৱত সেৱা শুশ্ৰূষা কৰোতা আপোনালোকৰ পাচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপ্ৰাফদিক, তেখেতক আপোনালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ, কিয়নো তেখেত নৰিয়াৰ পৰা বাৰ্তা আপোনালোকে শুনিলে। তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াস কৰিছিল আৰু তেওঁ বৰ উদ্বিগ্ন হৈছিল। তেখেত নৰিয়াত পৰি মৃত্ৰপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে। অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰে দুখ যেন নঘটে, এইকাৰণে মোলৈকো দয়া কৰিলে। এতেকে আপোনালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হয় আৰু মোৰ শোকো যেন কম হয়, এইকাৰণে তেখেতক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ। সম্পূৰ্ণ আনন্দৰে আপোনালোকে প্ৰভূত থাকি ইপ্ৰাফ্ৰদিতক গ্ৰহণ কৰিব আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিব, কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ত্ৰুটি আছিল তাক সম্পূৰ্ণ কৰিবলৈ তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।